লোক অধ্যায় বাৰ। এনেতে অযুত অযুত লোকসমূহ গোট খালত তেওঁবিলাকৰ মাজত গচকা গচকি হল। এতিয়া তেওঁ প্ৰথমে তেওঁৰ শিষ্যবিলাকক ক'বলৈ ধৰিলে,
পৰিচীবিলাকৰ খমিৰ অৰ্থাৎ কপটলৈ সাৱধান হোৱা। কিন্তু যি প্ৰকাশিত নহ'ব এনে কোনো ঢাকি থোৱা বস্তু নাই, আৰু যি জানিব পৰা নহ'ব এনে লুকুৱা বস্তু নাই। এতেকে তোমালোকে আন্ধাৰত যি যি কথা ক'লা তাক পোহৰত শুনা যাব, আৰু ভিতৰ কোঠালিত তোমালোকে কাণে কাণে যি কলা তাক ঘৰৰ ওপৰৰ পৰা ঘোষণা কৰা হ'ব। আৰু সেই মোৰ বন্ধুবিলাক মই তোমালোকক কওঁ, যিবিলাকে শৰীৰক বধ কৰে তাৰ পাছত একো কৰিব নোৱাৰে তেওঁবিলাকলৈ ভয় নকৰিবা। কিন্তু কোনজনালৈ ভয় কৰিব লগা তাক মই তোমালোকক জনাওঁ। বধ কৰাৰ পাছত নৰকত পেলাবৰো যিজনাৰ ক্ষমতা আছে তেওঁলৈ ভয় কৰা। হয়, মই তোমালোকক কওঁ, তেওঁলৈকেই ভয় কৰা। পাঁচোটা ঘৰ চিৰিকা দুই পইচালৈ নেবেচেনে? তথাপি সেইবোৰৰ এটিকো ঈশ্বৰৰ আগত পাহৰা নাযায়। কিন্তু তোমালোকৰ মূৰৰ সকলো চুলিও গণা হৈছে। ভয় নকৰিবা, তোমালোক অনেক ঘৰ চিৰিকাতকৈ বহুমূলীয়া। মই তোমালোকক কওঁ, মানুহবিলাকৰ আগত যিকোনে মোক স্বীকাৰ কৰে মানুহৰ পুত্ৰই ঈশ্বৰৰ দূতবিলাকৰ আগত তেওঁক স্বীকাৰ কৰিব। কিন্তু মানুহবিলাকৰ আগত যিকোনে মোক অস্বীকাৰ কৰে ঈশ্বৰৰ দূতবিলাকৰ আগত তেওঁকো অস্বীকাৰ কৰা হ'ব, আৰু যিকোনে মানুহৰ পুত্ৰৰ অহিতে কথা কয় তেওঁক ক্ষমা কৰা হ'ব, কিন্তু পবিত্ৰ আত্মাৰ অহিতে নিন্দা কৰাজনক ক্ষমা কৰা নহ'ব। আৰু যেতিয়া তোমালোকে নামঘৰলৈ আৰু অধিপত্য আৰু ক্ষমতা পোৱাবিলাকৰ আগলৈ তোমালোকক লৈ যাব, তেতিয়া কেনেকৈ বা কি উত্তৰ দিব বা কি কথা ক'ব লাগে তালৈ চিন্তিত নহ'বা, কিয়নো যি যি ক'বলগীয়া তাক পবিত্ৰ আত্মাই সেই মুহূৰ্ততেই তোমালোকক শিকাই দিব।
পাছে লোকসমূহৰ মাজৰ পৰা এজনে তেওঁক ক'লে,
হে গুৰু, পৈতৃক ধন মোৰে সৈতে ভাগ কৰিবলৈ মোৰ ককাইক আজ্ঞা দিয়ক।
কিন্তু তেওঁক ক'লে,
হে মানুহ, তোমালোকৰ ওপৰত বিচাৰক বা ভাগ কৰোতা মোক কোনে পাতিলে?
আৰু তেওঁবিলাকক ক'লে,
সকলো লোভৰ পৰা নিজকে ৰাখি সাৱধানে থাকিবা, কিয়নো উপচি পৰিলেও মানুহৰ জীৱন তেওঁৰ সম্পত্তিৰেই নহয়।
পাছে তেওঁবিলাকক এটা দৃষ্টান্ত দি ক'লে,
এজন ধনী মানুহৰ মাটিত বহু শস্য উৎপন্ন হৈছিল। তাতে তেওঁ মনতে ভাবি ক'লে, মই শস্য সামৰি থবলৈ ঠাই নাই, মই কি কৰিম? পাছে তেওঁ ক'লে, মই ইয়াকেই কৰিম, ভঁৰালবোৰ ভাঙি বৰ বৰ ভঁৰাল সাজিম, আৰু তাতে মোৰ সকলো শস্য আৰু বস্তু সামৰি থ'ম। আৰু মোৰ প্ৰাণক কম, হে প্ৰাণ, অনেক বছৰলৈকে তোমালৈ অনেক বস্তু সাঁচি থোৱা হৈছে, জিৰাই শতাই থাকা, ভোজন পান কৰি ৰং কৰা। কিন্তু ঈশ্বৰে তেওঁক ক'লে, হে নিৰ্বোধ, আজি ৰাতি তোমাৰ প্ৰাণ তোমাৰ পৰা নিয়া হ'ব, তাতে যিবোৰ বস্তু যুগুত কৰি থলা সেইবোৰ কাৰ হ'ব? যিজনে ঈশ্বৰলৈ ধনবান নহৈ নিজলৈ ধন সাঁচি থয় তেওঁ তেনেকুৱাই।
পাছে তেওঁৰ শিষ্যবিলাকক ক'লে,
এই হেতুকে মই তোমালোকক কওঁ, তোমালোকে কি খাম বুলি প্ৰাণৰ নিমিত্তে আৰু কি পিন্ধিম বুলি শৰীৰৰ নিমিত্তে চিন্তা নকৰিবা, কিয়নো আহাৰতকৈ প্ৰাণ বস্ত্ৰতকৈ শৰীৰ শ্ৰেষ্ঠ। কাউৰীবোৰলৈ গমি চোৱা, সিহঁতে নবয় নাদায়, সিহঁতৰ ভঁৰাল বা মেৰ নাই, তথাপি ঈশ্বৰে সিহঁতক আহাৰ দিয়ে। তোমালোক চৰাইতকৈ কিমান বহুমূলীয়া? আৰু তোমালোকৰ মাজত কোনে চিন্তা কৰি নিজৰ আয়ুস এহাতকৈ বঢ়াব পাৰে? এতেকে তোমালোকে যদি আটাইতকৈ সৰুটোক কৰিব নোৱাৰা, তেন্তে আন আন বিষয়ে কিয় চিন্তা কৰা? আৰু পথাৰৰ কণাৰী ফুল কেনেকৈ বাঢ়ে তাক গমি চোৱা, সেইবোৰে শ্ৰম নকৰে, সূতাও নেকাটে। তথাপি মই তোমালোকক কওঁ, চলোমন তেওঁৰ সকলো ঐশ্বৰ্যৰে সৈতেও সেইবোৰৰ এটাৰ নিচিনা বিভূষিত নাছিল। কিন্তু পথাৰত থকা জীৱন আজি আছে, কাইলৈ জুইশালত পেলোৱা হ'ব, তাকো যদি ঈশ্বৰে এইদৰে ভূষিত কৰে তেন্তে সেই অল্পবিশ্বাসীবিলাক তাতোতকৈ তোমালোকক ভূষিত নকৰিবনে? আৰু তোমালোকে কি খাবা কি পান কৰিবা সেইবোৰ তোমালোকেও নিবিচাৰিবা, আৰু অস্থিৰ নহ'বা, কিয়নো জগতৰ জাতিবিলাকে এই সকলো বিচাৰে, আৰু সেইবোৰ তোমালোকৰো প্ৰয়োজন আছে বুলি তোমালোকৰ পিতৃয়ে জানে, কিন্তু তোমালোকে তেওঁৰ ৰাজ্য বিচাৰা, তাতে এইবোৰো তোমালোকক দিয়া হ'ব। হে তাকৰ জাকতি, ভয় নকৰিবা, কিয়নো তোমালোকক ৰাজ্য দিবলৈ তোমালোকৰ পিতৃ প্ৰসন্ন হৈছে। তোমালোকৰ যি যি আছে তাক বেছি দান কৰা, আৰু যি ঠাইলৈ চোৰ ওচৰ নাচাপে আৰু য'ত পোকেও নষ্ট নকৰে, এনে স্বৰ্গত নিজৰ নিমিত্তে পুৰণি হৈ নোযোৱা মোনা যুগুত কৰি অক্ষয় ধন সাঁচি থোৱা, কিয়নো য'তেই তোমালোকৰ ধন তাতেই তোমালোকৰ মনো হ'ব। তোমালোকৰ কঁকাল বান্ধা আৰু চাকি জ্বলা হৈ থাকক, আৰু বিয়াৰ পৰা আহি দুৱাৰত টকুৰিয়ালে তেতিয়াই দুৱাৰ মেলিবলৈ নিজ নিজ প্ৰভুলৈ বাট চাই থকা মানুহবিলাকৰ নিচিনা তোমালোকো হোৱা। প্ৰভু আহি যি দাগবিলাকক পৰ দি থকা দেখে তেওঁবিলাক ধন্য। মই তোমালোকক স্বৰূপকৈ কওঁ, তেওঁ নিজৰ কঁকাল বান্ধি তোমালোকক ভোজনত বহুৱাই ওচৰলৈ আহি নিজে তেওঁবিলাকক বাঢ়ি দিব, আৰু তেওঁ দ্বিতীয় বা তৃতীয় পৰত আহি যদি সেইদৰে দেখে তেন্তে তেওঁবিলাক ধন্য। আৰু কোন পৰত চোৰ আহিব তাক গৃহস্থে জনা হলে পৰ দি থাকি সিন্দি দিবলৈ নিজৰ ঘৰ এৰি নিদিলেহেঁতেন। ইয়াক তোমালোকে জানা, তোমালোকো যুগুত হৈ থাকা, কিয়নো যি ক্ষণত তোমালোকে নাভাবা সেইক্ষণতে মানুহৰ পুত্ৰ আহিব।
তেতিয়া পিতৰে কলে,
হে প্ৰভু, আমালৈকেহে এই দৃষ্টান্ত কৈছেনে, নাইবা সকলোলৈকে কৈছে?
তাতে প্ৰভুৱে কলে,
নিজ ভিতৰবিলাকৰ উচিত সময়ত নিৰূপিত আহাৰ দিবলৈ প্ৰভুৱে সিহঁতৰ ওপৰত যাগগৰাকী পাতিব, এনে বিশ্বাসী আৰু বুদ্ধিমান ঘৰগিৰি কোন? প্ৰভু অহাকালত যাক এইদৰে কৰা দেখে সেই দাস ধন্য। মই তোমালোকক সঁচাকৈ কওঁ, তেওঁ নিজৰ সৰ্বস্বৰ ওপৰত তাৰ ঘৰগিৰি পাতিব, কিন্তু মোৰ প্ৰভু অহাৰ পলম আছে। ইয়াকে সেই দাসে মনতে কৈ যদি আন বন্দীবেটিক কোবাবলৈ ধৰে আৰু ভোজন পান কৰি মতলীয়া হ'বলৈ ধৰে, তেন্তে যিদিনা সেই দাসে অপেক্ষা নকৰে আৰু যি সময়ত সি নাজানে, সেই সময়ত তাৰ প্ৰভু আহি তাক দুদুখৰ কৰি অবিশ্বাসীবিলাকৰ লগত তাৰ পাবলগীয়া ভাগ নিৰূপণ কৰিব। আৰু যি দাসে তাৰ প্ৰভুৰ ইচ্ছা জানিও যুগুত হৈ নাথাকে আৰু তেওঁৰ ইচ্ছাৰ দৰে নকৰে, সি ভালেমান কোপ খাব। কিন্তু যিটোৱে নাজানি কোবৰ যোগ্য কৰ্ম কৰে, সি তাকৰ কোপ খাব, আৰু যাক অধিক দিয়া হৈছিল তেওঁৰ পৰা অধিক বিচৰা হ'ব, আৰু মানুহবিলাকে যাক সৰহকৈ গতাই দিলে তেওঁৰ পৰা আৰু অধিককৈ খুজিব। মই পৃথিৱীত জুই পেলাবলৈ আহিলোঁ, আৰু অহ, যদি এতিয়াই প্ৰজ্বলিত হ'লহেঁতেন, কিন্তু মই এটা বাপ্তিস্মৰে বাপ্তাইজিত হ'ব লাগে, আৰু তাক সিদ্ধ কৰা নহয় মানে মই কিমান ঠেকত পৰিছোঁ? মই পৃথিৱীত শান্তি দিবলৈ আহিছোঁ বুলি ভাবিছানে? মই তোমালোকক কওঁ, তেনে নহয়, বিভেদহে, কিয়নো এতিয়াৰ পৰা ঘৰৰ পাঁচজন ভিন ভিন হৈ দুজনৰ বিপক্ষে তিনিজন, তিনিজনৰ বিপক্ষে দুজন হ'ব, পুতেকৰ বিপক্ষে বাপেক, বাপেকৰ বিপক্ষে পুতেক, জীয়েকৰ বিপক্ষে মাক আৰু মাকৰ বিপক্ষে জীয়েক, বোৱাৰীৰ বিপক্ষে শাহুৱেক, শাহুৱেকৰ বিপক্ষে বোৱাৰী ভিন ভিন হৈ যাব।
পাছে তেওঁ লোকসমূহক কলে,
পশ্চিমৰ ফালে ডাৱৰ এচটা উঠা দেখিলেই তোমালোকে কোৱা বৰষুণ আনিব, পাছে এইদৰে ঘটেই, আৰু দক্ষিণ ফালৰ বতাহ বলালে তোমালোকে কোৱা বৰ জ হ'ব, পাছে সিও ঘটে। হে কপটীয়াবিলাক, তোমালোকে পৃথিৱী আৰু আকাশৰ ৰূপ নিৰ্ণয় কৰিব জানা, কিন্তু এই কাল নিৰ্ণয় কৰিব নাজানা কিয়? আৰু কি নিমিত্তে নিজৰ বিষয়ে যথাৰ্থ বিচাৰ কৰিব নোৱাৰা হওক? কিয়নো তুমি কুচৰিয়াই সৈতে শাসনকৰ্তাৰ গুৰিলৈ যাওঁতে বাটতে তেওঁৰ পৰা মুক্ত হ'বলৈ যতন কৰা, নতুবা তেওঁ তোমাক বিচাৰকৰ্তাৰ আগলৈ বলেৰে টানি নিব, পাছে বিচাৰকৰ্তাই দাৰোগাৰ হাতত গতাই দিব, তাতে দাৰোগাই তোমাক বন্দীশালত সোমোৱাই থ'ব। মই তোমালোকক কওঁ, শেষ পাইটিও পৰিশোধ নকৰা মানে তুমি তাৰ পৰা কোনো প্ৰকাৰে ওলাব নোৱাৰিবা।